Ea Acahuani. বাতৰি কৈছো মঞ্চিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। ডলাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটি কৰাৰ লগতে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচলত নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 9 ফুট পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে চুইডেনক 3-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে টেলিফোনযোগে মত বিনিময় কৰে। এই মত বিনিময় কালত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ পৰিস্থিতি প্ৰশমনৰ বাবে শেহতীয়াকৈ বুজাবুজিত উপনীত হোৱাৰ সিদ্ধান্তক আদৰণি জনায় আৰু ভাৰতে সদায় আলোচনা আৰু কূটনৈতিক বুজাবুজিৰ মাধ্যমেৰে সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি আহিছে বুলি দোহাৰে। শ্ৰীমোদীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা দীৰ্ঘস্থায়ী কৰাৰ লগতে বাণিজ্য আৰু নাবিকসকলৰ সুৰক্ষাৰ্থে এই ক্ষেত্ৰত অবিৰত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজন বুলি উল্লেখ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজিস্কিয়ানে শান্তি সুস্থিৰতা আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক প্ৰশংসা কৰে। ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি পেজিস্কিয়ানে ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰাৰো শলাগ লৈছে। ইয়াৰ জৰিয়তে ভাৰত আৰু ইৰাণৰ বহুপাক্ষিক সহযোগিতাত পৰিকাঠামো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আগেয়ে বিশ্বজুৰি ইন্ধনৰ যোগান শৃংখলাৰ ক্ষেত্ৰত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি পৰ্যন্ত সীমা শুল্ক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল। ভাৰতীয় পেট্ৰলিয়াম কোম্পানীসমূহক ৰন্ধন গেছ উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা বজাৰত অত্যাৱশ্যকীয় ইন্ধনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ এই ৰেহাই দিয়া হৈছে। উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লৈছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনাং খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। কাইলৈ যাত্ৰীৰ প্ৰথমটো দলে ভগৱতী নগৰ বেছ কেম্পৰ পৰা যাত্ৰা আৰম্ভ কৰিব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা অহা 3 জুলাইত পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহেলগাম পথেৰে আৰু গণ্ডৰবল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা অনাময় স্বাস্থ্যসেৱা পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি ৰখা হৈছে। তীৰ্থযাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। প্ৰশাসনে লক্ষণপুৰৰ পৰা বাণীহাললৈ পথছোৱাত ভালেসংখ্যক অস্থায়ী নিবাসৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ সুবিধা হোৱাকৈ সমগ্ৰ পথছোৱাত প্ৰায় 2100টা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে। চলিত বছৰৰ অমৰনাথ যাত্ৰা উপলক্ষে জম্মু কাশ্মীৰ যান বাহন আৰক্ষীয়ে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাজিগঞ্জৰ পৰা জম্মু আৰু উধমপুৰ তথা শ্ৰীনগৰলৈ সন্ধিয়া 7 বজাৰ পাছত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হ'ব। অৱশ্যে নিশা 11 বজালৈকে লঘু যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। 2 জুলাইত প্ৰথমটো তীৰ্থযাত্ৰীৰ দল পাৰ হৈ যোৱাৰ পাছত উজনিমুখী লঘু যান বাহনসমূহ নাগৰোতাৰ পৰা উধমপুৰলৈ চলাচলৰ অনুমতি দিয়া হ'ব। একেদৰে বালতালৰ পথেৰে যাত্ৰীৰ দলটো পাৰ হোৱাৰ পাছত নামনিমুখী লঘু যান বাহন আৰু যাত্ৰীবাহী বাহনসমূহ কাজিগঞ্জৰ পৰা জম্মুলৈ চলাচলৰ অনুমতি দিয়া হ'ব। ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্মিলনত ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টাকাইছিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতেই নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত অনুষ্ঠিত কৰ্মচাৰী বীমা নিগম ESICৰ 198 সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত ESICৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা, চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ, সাংগঠনিক দক্ষতা বৃদ্ধি আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে কেইবাটাও বিষয়ত আলোচনা কৰা হয়। এই বৈঠকত বীমাকৃত ব্যক্তিৰ বাবে অটল বীমিত ব্যক্তি কল্যাণ যোজনা, নিবনুৱা ভাট্টা আঁচনিৰ ম্যাদ অহা বছৰ 30 জুনলৈ বৃদ্ধি কৰাৰ বিষয়ে প্ৰকাশ কৰা হয়। নতুন ESICৰ চিকিৎসালয়সমূহ এতিয়াৰ পৰা কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ দ্বাৰা পৰিচালিত হ'ব বুলি বৈঠকত প্ৰকাশ কৰা হয়। কালি এই কাৰ্যসূচীতেই ESICৰ আৰু আয়ুষ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ESICৰ স্বাস্থ্যসেৱাত আয়ুষৰ সা সুবিধাসমূহ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সামৰ্থ বৃদ্ধিৰো লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে গ্ৰীচৰ অৰ্থনীতি আৰু বিত্তমন্ত্ৰী কিৰিয়াকোছ পিয়েৰাকাকিছৰ সৈতে ভাৰত আৰু গ্ৰীচৰ অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে দুয়োখন দেশৰ বিত্তীয় সেৱা, ডিজিটেল লেনদেন আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ভাৰত আৰু গ্ৰীচৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পাৰস্পৰিক সমৃদ্ধিৰ বাবে উপায় উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে। ফিফা বিশ্বকাপ ফুটবলত 32 ৰাউণ্ডৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2টা গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকী সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ্চলাভ ক্লোজৰ 2টা গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1টা গ'ল পিছপৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লেৰে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আজি পুৱা 6:30 বজাৰ পৰা মেক্সিকো চিটিত ইকুৱেডৰৰ বিৰুদ্ধে মেক্সিকোৰ খেল আৰম্ভ হৈছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে মৰক্কো, পেৰাগুৱে, ব্ৰাজিল আৰু কানাডাই ইতিমধ্যে শীৰ্ষ 16ত প্ৰৱেশ কৰিছে। ভাৰতে আজি চেষ্টাৰ লে ষ্ট্ৰীটৰ ৰিভাৰছাইড ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন মেচ খেলিব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাৰ পৰা খেলখন আৰম্ভ হ'ব। শ্ৰেয়াৰ্ছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে শেহতীয়া শৃংখলাত আয়াৰলেণ্ডৰ হাতত 2-0 পৰাস্ত হোৱাৰ পাছত দলটোক উদ্ধাৰৰ চেষ্টা চলাব। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ইণ্ডিয়ান টীমত অন্তৰ্ভুক্ত হোৱা বৈভৱ সূৰ্যবংশীয়ে আশাব্যঞ্জক প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত খেলুৱৈগৰাকীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। শৃংখলাৰ দ্বিতীয়খন টি20 শনিবাৰে মানচেষ্টাৰত অনুষ্ঠিত হ'ব। তৃতীয়খন মেচ অহা 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া টি20 শৃংখলাৰ অন্তিম দুখন মেচ ব্ৰিষ্টল আৰু ছাউথহম্পটনত অনুষ্ঠিত হ'ব। ইয়াৰ পিছতেই ODI 3খনীয়া শৃংখলাত ভাৰত পুনৰ ইংলেণ্ডৰ মুখামুখি হ'ব। পশ্চিম এছিয়া পরিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 9খন পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে ছুইডেনক পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।